এয়া আকাশবাণী গুৱাহাটী বাতৰি সৈতে মই নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ভাৰতৰ সংবিধান হৈছে ৰাষ্ট্ৰীয় মহাকাব্য আৰু ইয়াত উল্লেখিত নীতি নিয়মসমূহ মানি চলাটো প্ৰতিজন লোকৰ কৰ্তব্য বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয় যে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশে যাত্ৰা সংবিধানত উল্লেখিত সমতা, ন্যায়, অধিকাৰ আৰু বন্ধুত্বৰ মূল মন্ত্ৰৰ দ্বাৰা অনুপ্ৰাণিত। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ এছ পি সিং বাঘেলে আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ভাৰত আৰু সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰই বাণিজ্য দূতাবাস, ভিছা আৰু আইনী ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে অধিক পদক্ষেপ ল'বলৈ সন্মতি প্ৰকাশ কৰিছে আৰু দক্ষিণ আফ্ৰিকাই ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাটোত 2-0 ব্যৱধানত জয়লাভ কৰিছে। ভাৰতৰ সংবিধান হৈছে ৰাষ্ট্ৰীয় মহাকাব্য আৰু ইয়াত উল্লেখিত নীতি নিয়মসমূহ মানি চলাটো প্ৰতিজন লোকৰ কৰ্তব্য বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি উচ্চতম ন্যায়ালয়ে আয়োজন কৰা সংবিধান দিৱসৰ অনুষ্ঠানত অংশ লৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এইদৰে কয়। তেওঁ লগতে শিশুসকলেও সংবিধানৰ বিষয়ে জনাটো উচিত বুলি মন্তব্য কৰে। কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে সংবিধান কেৱল এখন পথ প্ৰদৰ্শক গ্ৰন্থই নহয়, বৰং সংবিধান হৈছে ন্যায়, সমতা আৰু স্বাধীনতাৰ সংকল্পৰ বাৰ্তা। নতুন দিল্লীত আজি সংবিধান দিৱস উপলক্ষে আয়োজিত নিভ শীৰ্ষক বিশেষ প্ৰদৰ্শনীৰ উদ্বোধন অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। এই প্ৰদৰ্শনীত সংবিধান প্ৰস্তুতকৰণত মহিলাৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰা হয়। শ্ৰীশেখাৱতে লগতে কয় যে দেশৰ বৰ্ণাঢ্য সংস্কৃতি, পৰম্পৰা, সভ্যতাজোৰা মূল্যবোধে দেশবাসীক একেলগে বান্ধি ৰাখিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাংবিধানিক সভাৰ দ্বাৰা গঠিত আৰু কোটি কোটি ভাৰতীয়ৰ অভিলাষেৰে সমৃদ্ধ ভাৰতীয় সংবিধানৰ যাত্ৰাক চৰ্চা কৰি প্ৰকাশ কৰা এটি প্ৰবন্ধ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে লোকসভাৰ অধ্যক্ষগৰাকীয়ে 2047 চনৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ আৰু আত্মবিশ্বাসী ভাৰত হিচাপে আগুৱাই নিয়াৰ বাবে সংবিধানে কেনেদৰে আদৰ্শ পথ প্ৰদৰ্শকৰ কাম কৰি আহিছে সেই সন্দৰ্ভত আলোকপাত কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশে যি যাত্ৰা, সেয়া সংবিধানত উল্লেখিত সমতা, ন্যায়, অধিকাৰ আৰু বন্ধুত্বৰ মূল মন্ত্ৰৰ দ্বাৰা অনুপ্ৰাণিত বুলি মন্তব্য কৰে। সংবিধান দিৱস উপলক্ষে আজি দিল্লীত বিধানসভাত কফি বুক টেবুল মুকলি কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সংবিধান হৈছে ভাৰতৰ আত্মস্বৰূপ। শ্ৰীৰাধাকৃষ্ণনে শেহতীয়াকৈ ভাৰত বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হোৱা আৰু দেশৰ 25 কোটিৰো অধিক লোকক দৰিদ্ৰ সীমাৰেখাৰ ঊৰ্ধলৈ অনাৰ ক্ষেত্ৰত লাভ কৰা সফলতাক প্ৰশংসা কৰে। আজি নতুন দিল্লীত দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা উপস্থিত থাকে। শ্ৰীমতী গুপ্তাই তেওঁৰ ভাষণত কয় যে সংবিধান হৈছে সকলো ভাৰতীয়ৰ জীৱনৰেখা। তেওঁ লগতে কয় যে সংবিধানে সকলো নাগৰিকক একতাৰ জৰীৰে বান্ধি ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। ভাৰত আৰু সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰই বাণিজ্য দূতাবাস, ভিছা আৰু আইনী ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে অধিক পদক্ষেপ ল'বলৈ সন্মতি প্ৰকাশ কৰিছে। আবুধাবিত অনুষ্ঠিত বাণিজ্য দূতাবাস পৰিক্ৰমাৰ ভাৰত ইউ এ ইৰ যুটীয়া সমিতিৰ ষষ্ঠ বৈঠকত আজি দুয়োপক্ষই দুয়োখন দেশতে বাস কৰা প্ৰৱাসী লোকসকলৰ সুৰক্ষা, মৰ্যাদা আৰু সুস্বাস্থ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। বৈঠকত ভাৰতীয় প্ৰতিনিধিসকলক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব অৰুণ কুমাৰ চেটাৰ্জীয়ে নেতৃত্ব দিয়ে। এই সন্দৰ্ভত কয় যে দুয়োখন দেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ দৰ্শনেৰে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ভাৰতে ইউ এ ইত বাস কৰা বৃহৎ সংখ্যক ভাৰতীয় সমুদায়ৰ লোকৰ কল্যাণৰ বাবে দেশখনৰ নেতৃত্ব তথা কৰ্তৃপক্ষই আগবঢ়োৱা সমৰ্থনৰ শলাগ লয়। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই সমৰ্থনে বিশেষ ভূমিকা পালন কৰিছে বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। দুগ্ধ হৈছে দেশৰ আন এটা গুৰুত্বপূৰ্ণ স্তম্ভ আৰু গাঁও তথা কৃষকসকলে এই খণ্ডলৈ সমৃদ্ধি আনে। নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ কাৰ্যসূচীত অংশ লৈ মৎস্য পশুপালন দুগ্ধ উৎপাদনৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এছ পি সিং বাঘেলে আজি এই কথা প্ৰকাশ কৰে। ডঃ বাঘেলে কয় যে ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ দুগ্ধ উৎপাদন কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বেত বিপ্লৱৰ পিতা ভাৰ্গিছ কুৰিয়ানৰ প্ৰশংসনীয় কামত আলোকপাত কৰি কয় যে শ্বেত বিপ্লৱে কৃষকসকলক মধ্যভোগীৰ পৰা মুক্ত কৰি তেওঁলোকৰ কামক মৰ্যাদা প্ৰদান কৰিলে। এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে 15জন গোপালকক ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা প্ৰদান কৰে। অনুষ্ঠানত পশুধন আৰু দুগ্ধখণ্ডৰ বিকাশৰ লক্ষ্যৰে এলানি গুৰুত্বপূৰ্ণ ব্যৱস্থা মুকলি কৰা হয়। 2026 চনৰ গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে মাই গভৰ সহযোগত সকলো নাগৰিকৰ বাবে বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু যুৱ শিল্পীসকলৰ বাবে তিনিটা প্ৰতিযোগিতাৰ শিতান মুকলি কৰিছে। ইয়াৰ জৰিয়তে দেশৰ প্ৰতি সন্মান তথা দেশপ্ৰেমৰ ভাৱনাক প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰতিযোগিতাৰ ভিতৰত চিত্ৰাংকন, ৰচনা, গান আৰু কুইজ প্ৰতিযোগিতা আছে। মন্ত্ৰালয়ে শিল্পীসকলক আত্মনিৰ্ভৰ, উদ্ভাৱন আৰু বহনক্ষম বিকাশৰ দিশত ভাৰতৰ যাত্ৰাক প্ৰতিফলিত কৰা ছবি সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। শ্ৰেষ্ঠ ছবিখনক বিশেষ প্ৰদৰ্শনীত দেখুওৱা হ'ব। বিজয়ীসকলে নগদ ধনৰ পুৰস্কাৰ লাভ কৰাৰ লগতে গণৰাজ্য দিৱসৰ পেৰেড উপভোগৰ বাবে আমন্ত্ৰণী পত্ৰ লাভ কৰিব। কুইজ প্ৰতিযোগিতাত অহা 1 ডিচেম্বৰত অনুষ্ঠিত হ'ব। কুইজ প্ৰতিযোগিতাৰ বিষয় হৈছে বন্দে মাতৰমৰ ক্ৰমবিকাশ, দেশপ্ৰেম অনুপ্ৰাণিতকৰণৰ 150 বছৰ, আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰশীলতা প্ৰাপ্তিৰ অভিযান, ভাৰতৰ মহাকাশ সফলতা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ সফলতা। কুইজ প্ৰতিযোগিতাখন www.mygov.in/campaigns-republicday2026 ৱেবছাইটত পোনপটীয়াকৈ সম্প্ৰচাৰিত হ'ব। ভাৰত আৰু ভেনিজুৱেলাই বাণিজ্য, স্বাস্থ্য আৰু ভেষজ, ডিজিটেল প্ৰযুক্তি, কৃষি আৰু উন্নয়ন অংশীদাৰিত্বকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মত হৈছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত ভেনিজুৱেলা বৈদেশিক কাৰ্যালয় পৰামৰ্শৰ 5ম বৈঠক আজি দুয়োখন দেশে এই ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পূবৰ সচিব পি কুমাৰণ আৰু ভেনিজুৱেলাৰ বৈদেশিক পৰিক্ৰমা উপমন্ত্ৰী টাটিয়ানা জোফেচিনা পগু মৰেনো এই বৈঠকত সহ অধ্যক্ষতা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে দুয়োখন দেশে পাৰস্পৰিক স্বাৰ্থ সম্বলিত বিভিন্ন দিশত সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। দুয়োখন দেশে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিকাশৰ বিভিন্ন বিষয়ত মত বিনিময় কৰাৰ লগতে ভাৰত ভেনিজুৱেলাৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে সহযোগিতা গভীৰ কৰি তোলাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। নেচনেল কনফাৰেন্স দলৰ নৱনিৰ্বাচিত 3জন ৰাজ্যসভাৰ সদস্য অহা 1 ডিচেম্বৰত সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিৰ দিনাই শপত গ্ৰহণ কৰিব। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা মতে উপ ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে নেচনেল কনফাৰেন্স দলৰ ছামি অবেৰয়, ছাজাদ আহমেদ কিছুল আৰু চৌধুৰী মহম্মদ ৰমজানক শপত বাক্য পাঠ কৰোৱাব। প্ৰায় 5 বছৰৰ মূৰত জম্মু কাশ্মীৰৰ পৰা কোনো সাংসদে ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰিব। জম্মু কাশ্মীৰত 2019 চনৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ পাছত যোৱা মাহত কেন্দ্ৰীয় শাসিত অঞ্চলটোত ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। 4খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত নেচনেল কনফাৰেন্স দলে 3খন আৰু বিজেপিয়ে 1খন আসন লাভ কৰিছিল। জম্মু কাশ্মীৰৰ পূৰ্বৰ ৰাজ্যসভাৰ সদস্যসকলে 2021 চনৰ 2 ফেব্ৰুৱাৰীত তেওঁলোকৰ 6 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰে। ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপৰ প্ৰবল বৰষুণৰ ফলত সৃষ্টি হোৱা বিধ্বংসী বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 17লৈ বৃদ্ধি পাইছে। বানত এতিয়ালৈ 6জন লোক সন্ধানহীন হৈ আছে। উত্তৰ সুমাত্ৰাত বানে কঢ়িয়াই অনা বোকা, শিল আৰু গছ গছনিয়ে বহুকেইখন পাৰ্বত্য গাঁও উটুৱাই লৈ যায়। উদ্ধাৰকাৰী বাহিনীয়ে উত্তৰ সুমাত্ৰাৰ 6টা অঞ্চলৰ ভিতৰুৱা অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। দক্ষিণ আফ্ৰিকাই ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাটোত 2-0 ব্যৱধানত জয়লাভ কৰিছে। গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত 2খনীয়া শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত আলহী দলটোৱে ভাৰতক 408 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। ভাৰতে দ্বিতীয় ইনিংছত 549 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আজি অন্তিম দিনা 140 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক 54 ৰাণ কৰে। দক্ষিণ আফ্ৰিকাৰ ছাইমন হাৰ্মৰে 6টা উইকেট লাভ কৰে। দক্ষিণ আফ্ৰিকাই ভাৰতৰ মাটিত এইবাৰ দ্বিতীয়বাৰ আৰু 25 বছৰৰ প্ৰথম টেষ্ট শৃংখলাত জয়ী হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ভাৰতৰ সংবিধান হৈছে ৰাষ্ট্ৰীয় মহাকাব্য আৰু ইয়াত উল্লেখিত নীতি নিয়মসমূহ মানি চলাটো প্ৰতিজন লোকৰ কৰ্তব্য বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয় যে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশে যাত্ৰা সংবিধানত উল্লেখিত সমতা, ন্যায়, অধিকাৰ আৰু বন্ধুত্বৰ মূল মন্ত্ৰৰ দ্বাৰা অনুপ্ৰাণিত। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ এছ পি সিং বাঘেলে আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ভাৰত আৰু সংযুক্ত আৰব আমিৰ ৰাষ্ট্ৰই বাণিজ্য, দূতাবাস, ভিছা আৰু আইনী ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে অধিক পদক্ষেপ ল'বলৈ সন্মতি প্ৰকাশ কৰিছে আৰু দক্ষিণ আফ্ৰিকাই ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাটোত 2-0 ব্যৱধানত জয়লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।